আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ, ৰাজ্যৰ 5টা সমষ্টিত 61গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ 100% ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ ৰায়, ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে 4টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইবাখনো ৰেলগাড়ীৰ চলাচল বাতিল আৰু সময়সূচীৰ সালসলনি, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত পঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ 88খন আসনক সামৰি লোৱা হৈছে। এই সমষ্টিকেইটাৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবেও ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত অসমত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। শিলচৰ সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি পুৱাৰ ভাগতে সমষ্টিটোৰ ঢলাইত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বেজেৰাত ভোটদান কৰে। আনহাতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বটদ্ৰৱাৰ দেউৰাবৰী প্ৰাথমিক বিদ্যালয়ত আজি পুৱাৰ ভাগত ভোটদান কৰে। আজি ভোটগ্ৰহণ অনুষ্ঠিত সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন আৰু নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্ৰসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচাগাৰ আৰু বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, অতি স্পৰ্শকাতৰ হিচাপে বিবেচিত ভোটকেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 4745টা ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে মাইক্ৰ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। ইপিনে নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ চীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি এখন সংবাদমেলত কয় যে দ্বিতীয় পৰ্যায়ত আজি ৰাজ্যখনৰ 5টা সমষ্টিৰ অন্তৰ্গত 9133টা ভোটগ্ৰহণ কেন্দ্ৰত 70 লাখৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। একেদৰে 81548গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই এই পৰ্যায়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। দ্বিতীয় পৰ্যায়ত ভোটদাতাসকলৰ ভিতৰত 15683গৰাকী দৃষ্টিহীন আৰু 34548গৰাকী 85 বছৰ ঊৰ্ধৰ ভোটদাতা আছে। একেদৰে 100 বছৰ অতিক্ৰম কৰা 862গৰাকী ভোটদাতা আৰু 17392গৰাকী ছাৰ্ভিছ ভোটাৰ আছে। এই পৰ্যায়ত 18-19 বছৰ বয়সৰ 121769গৰাকী ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব বুলি শ্ৰীগোৱেলে প্ৰকাশ কৰে। দেশত আজি ভোটগ্ৰহণ অনুষ্ঠিত সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ 5টাকৈ, কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 6টা, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1টাকৈ সমষ্টি আছে। মধ্যপ্ৰদেশৰ বেতুল সংসদীয় সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্ৰহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পৰ্যায়ত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 4গৰাকী প্ৰাৰ্থীসহ মুঠ 1202গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে 1,67,000 ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু 16 লাখৰো অধিক নিৰ্বাচনী বিষয়াক নিয়োজিত কৰা হৈছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, চি পি আইৰ এন ই ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ তেজস্বী সূৰ্য, হেমা মালিনী, অৰুণ গোৱিল, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী, বিজেপিৰ দিলীপ শইকীয়া, পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম। উচ্চতম ন্যায়ালয়ে ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ 100% ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা 18 এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ অন্তত গণতান্ত্ৰিক সংস্কাৰ সংস্থাকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছিল। 18 এপ্ৰিলত বিষয়টোৰ শুনানি সম্পন্ন হোৱাৰ পাছত 24 এপ্ৰিললৈ ৰায়দান সুৰক্ষিত ৰখা হৈছিল। যোৱা 24 এপ্ৰিলত আদালতে ৰায়দান স্থগিত ৰাখে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা অধিক স্পষ্টীকৰণ বিচাৰে। শুনানিৰ সময়ত বিচাৰপীঠখনে EVM আৰু VVPATৰ কাম কাজ আৰু ইয়াৰ সুৰক্ষা ব্যৱস্থাক লৈ নিৰ্বাচন আয়োগক কেইবাটাও প্ৰশ্ন সোধে। ন্যায়াধীশ খান্নাই নিয়ন্ত্ৰণ গোট অথবা VVPATত মাইক্ৰ কণ্ট্ৰলাৰ স্থাপন কৰা আছে নে নাই সেই কথা স্পষ্ট কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে। ন্যায়াধীশ খান্না আৰু ন্যায়াধীশ দত্তাই আজি বিষয়টো সন্দৰ্ভত সুকীয়াকৈ ৰায়দান কৰিব। ৰাজ্যত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী 4টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ বাৰেঙ্গাবাৰীত কালি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কাইলৈ বাৰেঙ্গাবাৰী লাচিত ME স্কুলৰ খেলপথাৰত হ'বলগীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জনসভাৰ প্ৰস্তুতিৰো বুজ লয়। ইপিনে কোকৰাঝাৰ সমষ্টিৰ বাবে অহা 7 মে'ত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। BTRৰ দুটা মূল ৰাজনৈতিক দল BPF আৰু UPPLয়েও ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰাৰ বাবে ভিন ভিন উপায়েৰে প্ৰচাৰ অভিযান চলাইছে। BTR প্ৰধান প্ৰমোদ বড়োৱে কালি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী সোৱণশ্ৰী গাঁৱত এখন জনসভাত ভাষণ দিয়ে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কাইলৈ অসমলৈ আহিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা সদৰি কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গুৱাহাটীত এখন সংবাদমেলত অংশগ্ৰহণ কৰিব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্ৰাৰ্থীসকলে 29 এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা সংসদীয় সমষ্টিৰ বাবে 13 মে'ত ভোটগ্ৰহণ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ 5ম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে 3 মে' মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে আৰু 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা লামপুৰ আৰু নিউ হাৰাংগাজাও ৰেল ষ্টেচনৰ মাজত এখন মালবাহী ৰেলগাড়ীৰ ইঞ্জিন ৰেলপথৰ পৰা বাগৰি পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইখনমান ৰেলগাড়ীৰ চলাচলৰ ক্ষেত্ৰত সূচীৰ সালসলনি ঘটোৱা হৈছে। ইয়াৰে কেইখনমান ৰেলগাড়ীৰ যাত্ৰা বাতিল আৰু আন কেইখনমানৰ আংশিকভাৱে বাতিল কৰাৰো সিদ্ধান্ত লোৱা হৈছে বুলি এখন বিভাগীয় প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। সেই অনুসৰি আগৰতলা গুৱাহাটী বিশেষ ৰেলগাড়ীৰ কালিৰ যাত্ৰাৰ লগতে গুৱাহাটী শিলচৰ এক্সপ্ৰেছ আৰু গুৱাহাটী আগৰতলা বিশেষ ৰেলগাড়ীখনৰ আজিৰ যাত্ৰা, শিয়ালদহ আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছৰ কাইলৈৰ, LTT আগৰতলা এক্সপ্ৰেছৰ 28 এপ্ৰিলৰ আৰু ফিৰোজপুৰ আগৰতলা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ অহা 29 এপ্ৰিলৰ নিৰ্ধাৰিত যাত্ৰা বাতিল কৰা হৈছে। আনহাতে হমছফৰ এক্সপ্ৰেছ, ৰঙিয়া শিলচৰ এক্সপ্ৰেছ, শিলচৰ গুৱাহাটী এক্সপ্ৰেছ, দুৰ্লভচেৰা গুৱাহাটী এক্সপ্ৰেছ, আগৰতলা ফিৰোজপুৰ এক্সপ্ৰেছ, আগৰতলা শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ, আগৰতলা LTT এক্সপ্ৰেছ ৰেলগাড়ীকেইখনৰ যাত্ৰাপথ সীমিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একেদৰে আজিৰ দিনটোৰ বাবে নিৰ্ধাৰিত 3খন ৰেলগাড়ীৰ যাত্ৰাৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি শিলচৰ ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ ৰেলগাড়ীখনে পুৱা 6 বজাত যাত্ৰা আৰম্ভ কৰাৰ বিপৰীতে আগৰতলা ছেকেন্দ্ৰাবাদ বিশেষ ৰেলগাড়ীখনৰ যাত্ৰা বিয়লি 3 বজাত আৰু শিলচৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা পুৱা 10 বজাত আৰম্ভ হ'ব বুলি বিজ্ঞপ্তিখনত প্ৰকাশ পাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ আজি আৰু অহা 7 মে'ৰ দিনৰ 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপতো শুনিবলৈ পোৱা যাব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত আজি 7, 13, 20 আৰু অহা 25 মে' তথা 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন সূচী 2023-2024 পৰ্যটন বৰ্ষৰ বাবে বন্ধৰ ঘোষণা কৰা হৈছে। সেই অনুসৰি পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী ছাফাৰী অহা 1 মে'ৰ পৰা আৰু জীপ ছাফাৰী 16 মে'ৰ পৰা বন্ধ ৰখা হ'ব। প্ৰতিকূল বতৰ আৰু বাটপথৰ অসুচল অৱস্থাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ডঃ কাবেৰী বি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকখনত মাৰ্চ মাহৰ বিভিন্ন চৰকাৰী কাম কাজৰ খতিয়ান দাঙি ধৰা হয়। জিলাখনৰ অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলৰ লগতে ভিন ভিন বিভাগৰ মুৰববী বিষয়াসকলে ইয়াত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় কাম কাজসমূহৰ পৰ্যালোচনা কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহলৈ প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়ায় বুলি আকাশবাণীৰ মাজুলীৰ সংবাদদাতাই জানিবলৈ দিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে এটা নিৰ্দেশনাযোগে ৰাজ্যৰ দুখন মহাবিদ্যালয়ক স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। সেই অনুসৰি শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বীৰ লাচিত বৰফুকন মহাবিদ্যালয় আৰু গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় ৰাজ্যৰ স্বতন্ত্ৰ মহাবিদ্যালয়সমূহৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আয়োগে এই সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনত অহা 15 মে'ত লোক আদালতৰ আয়োজন কৰা হৈছে। তদুপৰি যোৱা 10 এপ্ৰিলৰ পৰা 10 মে'লৈকে মাজুলীৰ প্ৰাক ৰাষ্ট্ৰীয় লোক আদালতৰ ব্যৱস্থা কৰা হৈছে। যিসকল লোকে বৰ্তমানলৈকে প্ৰাক ৰাষ্ট্ৰীয় লোক আদালতত ভাগ লোৱা নাই তেওঁলোকৰ বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউন্স, যান বাহন আইন 1988ৰ অধীনৰ গোচৰ, বেংকৰ ঋণ আদায়, বিজুলী বিল আদায় সম্বন্ধীয় প্ৰাক মোকৰ্দমা গোচৰসমূহ লোক ৰাষ্ট্ৰীয় লোক আদালতত মীমাংসাৰ বাবে লোৱা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক 35 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 207 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 171 ৰানহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ শ্বাহবাজ আহমেদ সৰ্বাধিক 40 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ কেমৰুণ গ্ৰীণ, কৰণ শৰ্মা আৰু স্বপ্নিল সিঙে 2টাকৈ উইকেট দখল কৰে। জেছ দয়াল আৰু উইল জেকছে 1টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 206 ৰাণ কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে জিন্তী ৰাণী ডেকাই।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত কেইবাটাও বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে। আজি দ্বিতীয় পৰ্যায়ৰ ভোট। ৰাজ্যৰ দৰং, ওদালগুৰি, ডিফু, নগাঁও, শিলচৰ আৰু কৰিমগঞ্জ সমষ্টিৰ ভোটাৰে আজি পুৱাৰে পৰা ভোট প্ৰদান কৰিছে। এই বাতৰিটো দৈনিক অসমকে ধৰি অন্যান্য কাকতবোৰেও প্ৰকাশ কৰিছে। চাকমা হাজং শৰণাৰ্থীৰ সংস্থাপন প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে স্থিতি সলনি কৰিছে। এই সন্দৰ্ভত দৈনিক জনভূমিৰ লগতে অন্যান্য কাকতেও ভিন ভিন শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। জুবিন গাৰ্গক বৰ্জনৰ আহান সত্ৰ মহাসভাৰ শিৰোনামেৰে আমাৰ অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। মাজুলীত চিকিৎসকৰ অভাৱত ৰোগীৰ হাহাকাৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে আন এটা বাতৰি প্ৰকাশ কৰিছে। নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নিৰ্বাচনী আয়োগৰ জাননী। এই বিষয়ে দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। চাকমা হাজং শৰণাৰ্থীক অসমত সংস্থাপন দিয়াৰ ক্ষেত্ৰত গৃহমন্ত্ৰীয়ে কোনো আলোচনা হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে। এই বাতৰি অসমীয়া খবৰ কাকতৰ। বি পি এল ছাত্ৰ ছাত্ৰীৰ মাচুল বিনামূলীয়া কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বিজেপি কংগ্ৰেছ দলে মৌনতা অৱলম্বন কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিজেপি কংগ্ৰেছ ছাইলেণ্ট অন আছাম একৰ্ড ইম্প্লিমেণ্টেশ্যন শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে কম নম্বৰ লাভ কৰি উচ্চ পদত, ন্যায়িক তদন্তত উন্মোচিত কেলেংকাৰীৰ নতুন দিশ, নাগৰিকত্ব ৰক্ষাৰ বাবে ভোট দিব নো মেন্স লেণ্ডৰ বাসিন্দাই। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ 5টা সমষ্টিত 61গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ সৈতে হোৱা ভোটদানৰ 100% ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ ৰায়। ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে 4টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইবাখনো ৰেলগাড়ীৰ চলাচল বাতিল আৰু সময়সূচীৰ সালসলনি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ খেলত পঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।